দ্বিতীয় তিমঠিয় 2 অধ্যায়, এতেকে হে মোৰ পুত্ৰ, খ্ৰীষ্ট যীশুত থকা যি অনুগ্ৰহ, তাৰ দ্বাৰাই তুমি বলৱান হোৱা, আৰু অনেক সাক্ষীৰ আগত মোৰ পৰা যি যি শুনিলা, সেই সকলো কথা অন্য লোকক শিকাবলৈ বিশ্বাসী আৰু নিপুণ লোকসকলক সম্পন্ন কৰা। খ্ৰীষ্ট যীশুৰ এজন উত্তম সৈনিকৰ দৰে তুমি মোৰে সৈতে ক্লেশ সহন কৰা। কোনো এজন লোক সৈনিকৰ কামত থাকোঁতে জীৱিকাৰ অৰ্থে অন্য কোনো ব্যৱসায়ত নিজকে আবদ্ধ হ'বলৈ নিদিয়ে, কিন্তু যিজনে তেওঁক এই পদ দিলে তেওঁক সেই সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে। একেদৰে কোনো এজন খেলুৱৈয়ে যদিও জিকিবলৈ যত্ন কৰে, তথাপি তেওঁ যদি বিধান অনুসাৰে পালন নকৰে, তেনেহ'লে তেওঁক মুকুটেৰে বিভূষিত কৰা নহয়। পৰিশ্ৰমী খেতিয়কে প্ৰথমে তেওঁৰ শস্যৰ ভাগ ভোগ কৰিব লাগে। মই যি যি ক'লো সেই বিষয়ে বিবেচনা কৰিবা, কিয়নো প্ৰভুৱে সকলো বিষয় বুজিবলৈ তোমাক জ্ঞান দিব। মোৰ শুভবাৰ্তাৰ দৰে মৃত লোকৰ মাজৰ পৰা তোলা দাউদৰ বংশ যীশুখ্ৰীষ্টক পোহৰণ কৰা। সেই শুভবাৰ্তাৰ সম্বন্ধে মই শিকলি বন্ধনত থাকি দুষ্কৰ্মীৰ দৰে ক্লেশ ভোগ কৰিছো, কিন্তু ঈশ্বৰৰ সেই বাক্যত হলে শিকলিৰ বন্ধন নাই। এইকাৰণে যিসকলক মনোনীত কৰা হ'ল, অৰ্থাৎ তেওঁলোকেও অনন্ত গৌৰৱৰ সৈতে খ্ৰীষ্ট যীশুত থকা পৰিত্ৰাণ লাভ কৰিব পাৰে, তাৰ কাৰণে মই এই সকলোবোৰকে সহন কৰিছো। এই কথা বিশ্বাসযোগ্য, আমি যদি তেওঁৰে সৈতে মৰিলো তেনেহ'লে তেওঁৰে সৈতে জীৱনৰো ভাগী হ'ম, আমি যদি সহন কৰোঁ তেনেহ'লে তেওঁৰে সৈতে ৰাজত্বও কৰিম, আমি যদি তেওঁক অস্বীকাৰ কৰোঁ তেনেহ'লে তেওঁ আমাক অস্বীকাৰ কৰিব। আমি অবিশ্বাসী হ'লেও তেওঁ বিশ্বাসী হৈ থাকে, কিয়নো তেওঁ নিজকে অস্বীকাৰ কৰিব নোৱাৰে। তুমি এই সকলো কথা তেখেতসকলক সোঁৱৰাই থাকিবা, আৰু বাকযুদ্ধ নকৰিবলৈ প্ৰভুৰ সাক্ষাতে তেখেতসকলক দৃঢ় আজ্ঞা কৰা, কিয়নো বাকযুদ্ধবোৰে একো লাভ নজন্মায়, কিন্তু শুনা লোকসকলক নাশ কৰে। তুমি নিজকে পৰীক্ষা সিদ্ধ লোক, লাজৰ যোগ্য নোহোৱা কৰ্মী, আৰু সত্যৰ বাক্য শুদ্ধকৈ কোৱাত নিপুণ হ'বলৈ ঈশ্বৰৰ অনুমোদন পাবৰ বাবে যত্ন কৰা, কিন্তু নিন্দাযুক্ত কথাবোৰৰ পৰা পৃথকে থাকিবা, কিয়নো এইবোৰে অধিকৰূপে ঈশ্বৰক অবিশ্বাস কৰিবলৈ বাট দেখুৱাই লৈ যায়। এনে কথাবোৰ বিয়পি পৰে আৰু গেলা ঘাৰ দৰে নষ্ট কৰি বিস্তাৰ লাভ কৰে। এনে লোকবোৰৰ ভিতৰতে ভূমিনাই আৰু ফিলিটো আছে। তেওঁলোক সত্য পথৰ পৰা ভ্ৰষ্ট হোৱা, পুনৰুত্থান হৈ যোৱা বুলি প্ৰচাৰ কৰি কিছুমান লোকৰ বিশ্বাস বিনষ্ট কৰিছে। তথাপি ঈশ্বৰে স্থাপন কৰা দৃঢ় ভিত্তিমূল থিৰে থাকে, আৰু তাৰ ওপৰত এই কথা মোহৰ মৰা আছে, বোলে প্ৰভুৱে তেওঁলোক সকলক জানে, আৰু যিকোনোৱে প্ৰভুৰ নাম লয় তেওঁ অধাৰ্মিকতাৰ পৰা দূৰ হওক। কিয়নো ডাঙৰ ঘৰত কেৱল সোণ ৰূপৰ পাত্ৰহে থাকে, এনে নহয়, কাঠৰ আৰু মাটিৰ পাত্ৰও থাকে, তাৰে কিছুমান সমাদৰৰ কাৰণে আৰু কিছুমান অনাদৰৰ কাৰণে। এতেকে কোনোৱে যদি এইবোৰৰ পৰা নিজকে সুচি কৰি ৰাখে তেনেহ'লে তেওঁ সমাদৰৰ পাত্ৰ, পবিত্ৰীকৃত, প্ৰভুৰ কাৰ্যৰ বাবে উপযোগী আৰু সকলো সৎকৰ্মৰ বাবে প্ৰস্তুত থাকিব। কিন্তু তুমি যৌৱন কালৰ অভিলাষৰ পৰা পলোৱা, আৰু ধাৰ্মিকতা, বিশ্বাস, প্ৰেম, শান্তি আৰু নিৰ্মল মনেৰে প্ৰভুলৈ প্ৰাৰ্থনা কৰা লোকসকলৰ সৈতে এক হৈ সেইবোৰক অনুসৰণ কৰা, কিন্তু মূৰ্খতা আৰু অযথা কথাবোৰৰ পৰা দূৰত থাকা, কিয়নো এইবোৰে বিৰোধ জন্মাই কাজিয়া সৃষ্টি কৰে। প্ৰভুৰ দাসে বিৰোধ কৰিব নালাগে, কিন্তু সকলোকে মৃদুশীল শিক্ষা দিয়াত নিপুণ আৰু অপকাৰত সহনীয় হৈ বিৰোধ কৰাবোৰক মৃদুভাৱে শিক্ষা দিব লাগে। তেতিয়া সেই সত্য তত্ত্ব জ্ঞানৰ অৰ্থে ঈশ্বৰে তেওঁলোকক মন পালটনৰ বৰ দিব, আৰু চৈতানৰ ইচ্ছা আদনৰ অৰ্থে তাৰ ফাণ্ডত বন্দী হৈ থাকিলেও তেওঁলোকে চেতনা পাব।